Ja, Akakbani.
বাতৰি পঢ়িছোঁ ঋতুপৰ্ণা বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰে। অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া 2026 বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠান UNCTAD 2024 বৰ্ষৰ শেষৰ 3 মাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। ভাৰতৰ বৈদেহী চৌধুৰী আৰু ৰশ্মিকা ভামি দীপ্তিয়ে নন্তাপুৰী টেনিছ প্ৰতিযোগিতাৰ মহিলা ডাবলছৰ খিতাপ অৰ্জন কৰিছে। আৰু মুম্বাইত কিছু সময়ৰ পাছত হ'বলগীয়া মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটত প্ৰতিযোগিতাৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰে আৰু একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসম দ্ৰুতগতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যখনৰ প্ৰায় উগ্ৰপন্থী গোট শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে আৰু কেইবাটাও গোটে অস্ত্ৰ সম্বৰণো কৰিছে। ৰাজ্যখনত শান্তি বিৰাজ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে ব্যৱসায় খণ্ডৰ উন্নয়ন ঘটিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যৱসায়িক খণ্ডৰ উন্নয়নৰ ফলত যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰকল্পৰ বাবে 3,00,000,00,000 টকা যোগান ধৰিব আৰু ইয়াৰ ফলত আন্তঃগাঁথনি খণ্ড শক্তিশালী হৈ উঠিব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো ৰাজ্যখনৰ আৰক্ষীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ দিন আৰু বীৰ লাচিত বৰফুকনলৈ এয়া প্ৰকৃত শ্ৰদ্ধাঞ্জলি। ৰাজ্য চৰকাৰে দেৰগাঁও পুলিচ একাডেমী চৌহদত আৰক্ষী চিকিৎসা মহাবিদ্যালয় স্থাপনৰো পৰিকল্পনা কৰিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয় যে পূৰ্বৰ দশকসমূহৰ তুলনাত ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি উন্নত হৈছে আৰু অপৰাধৰ হাৰ 50%ৰো অধিক হ্ৰাস পাইছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত অংশ লৈ কয় যে এই অত্যাধুনিক আৰক্ষী একাডেমীৰ জৰিয়তে দেশৰ শ্ৰেষ্ঠ আৰক্ষী কৰ্মী সাজু হৈ উঠিব আৰু এই আৰক্ষী কৰ্মীসকল নতুন যুগৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হ'ব। অনুষ্ঠানত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু আন ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দেৰগাঁৱৰ অনুষ্ঠানৰ পাছতে গৃহমন্ত্ৰীগৰাকী আইজললৈ যায়। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনিটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জোখচাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে আছাম ৰাইফলছৰ চাউনি জোখচাঙলৈ স্থানান্তৰিত কৰাৰ পুৰণি বহু প্ৰতীক্ষিত দাবী পূৰণ হোৱাটো মিজোৰামৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে বিবেচিত হৈছে। এই পদক্ষেপে মিজো জনসাধাৰণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিকে সূচায় বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই স্থানান্তৰ প্ৰশাসনিক পৰিৱৰ্তনতকৈ অধিক। এয়া মিজোৰামৰ জনসাধাৰণৰ প্ৰতি চৰকাৰৰ নিষ্ঠা আৰু সমৰ্পণৰ প্ৰতীক বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি নিশাটো আইজলৰ ৰাজভৱনত কটাব। শ্ৰীশ্বাহ পূৰ্বতে সন্ধিয়াৰ ভাগত গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল। তেওঁ কাইলৈ কোকৰাঝাৰৰ দুটমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ নতুন ফৌজদাৰী আইন 3খনৰ ৰূপায়ণ সন্দৰ্ভত অঞ্চলটোৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া 2026 বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 31 জুলাই মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আৰু পৰামৰ্শ অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ মাধ্যমেৰে অনলাইন যোগেহে দাখিল কৰিব পৰা যাব। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ ভিতৰত অন্যতম। ইয়াৰ জৰিয়তে কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যা, অসামৰিক সেৱা, ৰাজহুৱা সেৱা আৰু বাণিজ্য তথা উদ্যোগৰ দৰে ক্ষেত্ৰসমূহত লাভ কৰা অভূতপূৰ্ব আৰু বিশেষ সাফল্যৰ বাবে এই সন্মান প্ৰদান কৰা হয়। চিকিৎসক আৰু বিজ্ঞানীৰ বাহিৰে চৰকাৰী সেৱক আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীৰ কৰ্মচাৰীসকল এই সন্মানৰ বাবে যোগ্য বুলি বিবেচনা কৰা নহয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠান UNCTAD-এ 2024 বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। UNCTAD-ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি 2024 বৰ্ষত বিশ্ব বাণিজ্য যথেষ্ট বৃদ্ধি পায় যদিও এই সময়ছোৱাত কেইবাখনো উন্নত ৰাষ্ট্ৰৰ ব্যৱসায় হ্ৰাস পায়। অৱশ্যে ভাৰতে এই সময়ছোৱাত গড় হাৰতকৈ উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হয় আৰু দেশখনৰ আমদানি ৰপ্তানি বৃদ্ধি পায়। প্ৰতিষ্ঠানটোৰ প্ৰতিবেদন অনুসৰি 2024 বৰ্ষৰ বিশ্ব বাণিজ্যৰ পৰিমাণ 1,20,000 কোটি ডলাৰ বৃদ্ধি পাই 33,00,000 কোটি ডলাৰ হয়। সেৱাখণ্ডৰ 9% আৰু পণ্য সামগ্ৰীৰ বাণিজ্য 2% বৃদ্ধি পোৱাৰ বাবেই 2024 বৰ্ষত বিশ্ব বাণিজ্যৰ পৰিমাণ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। কেন্দ্ৰীয় ৰেল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে শ্ৰীপেৰাডুম্বুৰ আৰু মানালুৰত 1,112 কোটি টকা ব্যয় সাপেক্ষে দুটা বৈদ্যুতিক উদ্যোগ স্থাপন কৰা হ'ব। শ্ৰীপেৰাডুম্বুৰত জেটৱৰ্ক ইলেক্ট্ৰনিক্স চেণ্টাৰ উদ্বোধন কৰি অমৃত আঁচনিৰ অধীনত 77টা ৰেল ষ্টেচন পুনৰ নিৰ্মাণ কৰা হ'ব বুলি তেওঁ অৱগত কৰে। তেওঁ কয় যে তামিলনাডুত 715খন ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণৰ কাম চলি আছে আৰু 8খন বন্দে ভাৰত ৰেল চলি আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সকলো ভাৰতীয় ভাষাৰ প্ৰতি চৰকাৰৰ সন্মান আছে আৰু এই ভাষাসমূহৰ প্ৰচাৰ আৰু সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। তামিলনাডুৰ ৰাজ্য চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ শলাগ লৈ তেওঁ কয় যে ইলেক্ট্ৰনিক ৰপ্তানিৰ ক্ষেত্ৰত ৰাজ্যখনে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে 200 কোটি টকা ব্যয় সাপেক্ষে 15 একৰ মাটিত জেটৱৰ্ক ইলেক্ট্ৰনিক উদ্যোগ গঢ়ি তোলা হ'ব। তেওঁ কয় যে 8 মাহৰ ভিতৰত 10ম আৰু দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰা 8,000 লোকক কৰ্মসংস্থাপন দিয়া হ'ব। ইয়াত কমেও 80% মহিলাক কৰ্মসংস্থাপন দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIক ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকে 2025 বৰ্ষৰ ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন বঁটাৰ বাবে বাছনি কৰিছে। প্ৰৱাহ আৰু সাৰ্থী উদ্যমৰ বাবে RBIলৈ এই বঁটা আগবঢ়োৱা হৈছে। RBIয়ে নিজাববীয়াকৈ এই এপ দুটা বিকশাই তুলিছে। পুৰস্কাৰ কমিটীয়ে এই ডিজিটেল উদ্যমৰ বাবে কাগজৰ ব্যৱহাৰ হ্ৰাস পোৱা বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 মাৰ্চত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 120 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ আসন্ন খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800-11-7800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। মন কী বাতৰ এই খণ্ডটিৰ বাবে 28 মাৰ্চলৈ প্ৰেৰণ কৰা দিহা পৰামৰ্শ গ্ৰহণ কৰা হ'ব। ভাৰতৰ বৈদেহী চৌধুৰী আৰু ৰশ্মিকা ভামী দীপ্তিয়ে থাইলেণ্ডত অনুষ্ঠিত নন্তাবুৰী টেনিছ প্ৰতিযোগিতাৰ মহিলা ডাবলছৰ খিতাপ অৰ্জন কৰিছে। বৈদেহী আৰু ৰশ্মিকাৰ যুটিটোৱে আজি বিয়লি অনুষ্ঠিত ফাইনেলত থাইলেণ্ডৰ পুনিন আৰু জাপানৰ য়ুকি নাইটোৰ যুটিটোক 6-4, 6-3 পোনপটীয়া ছেটত পৰাস্ত কৰে। মুম্বাইৰ ব্ৰেৱৰ্ণ ষ্টেডিয়ামত কিছু সময়ৰ পাছতে হ'বলগীয়া মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত মুম্বাই ইণ্ডিয়ান্স দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 8খন খেলৰ 5খনত জয়লাভ কৰি মেগ লেনিং নেতৃত্বাধীন দিল্লী কেপিটেলছে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰি ফাইনেলত স্থান নিশ্চিত কৰে। দলটোৱে এইবাৰ একেৰাহে 3য়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে দলটোৱে এতিয়ালৈকে মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হোৱা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমি মুকলি কৰে। অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া 2026 বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠান UNCTAD-এ 2024 বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। ভাৰতৰ বৈদেহী চৌধুৰী আৰু ৰশ্মিকা ভামী দীপ্তিয়ে নন্তাবুৰী টেনিছ প্ৰতিযোগিতাৰ মহিলা ডাবলছৰ খিতাপ অৰ্জন কৰিছে। আৰু মুম্বাইত কিছু সময়ৰ পাছত হ'বলগীয়া মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটত প্ৰতিযোগিতাৰ ফাইনেলত মুম্বাই ইণ্ডিয়ান্স দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।